জিৰিমিয়া 35 অধ্যায় ৰেখবিয়া সকলৰ বাধ্যতা। যোশিয়াৰ পুত্ৰ যিহুদাৰ ৰজা যিহুৱাকিমৰ ৰাজত্বৰ সময়ত যিহুৱাৰ পৰা জিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল বোলে, তুমি ৰেখব বংশীয় লোকসকলৰ ওচৰলৈ যোৱা আৰু তেওঁলোকৰ লগত কথা বতৰা কৰা। তাৰ পাছত তেওঁলোকক যিহুৱাৰ গৃহৰ কোনো এটা কোঠালীলৈ আনি পান কৰিবলৈ দাক্ষাৰক দিয়া। তেতিয়া মই হবছিনিয়াৰ নাতিয়ে জিৰিমিয়াৰ পুত্ৰ যাজনিয়া তেওঁ ককায়েক ভাইকসকলক তেওঁৰ পুত্ৰসকলক আৰু ৰেখবিয়া গোটেই বংশক লগত লৈ গ'লোঁ। মই তেওঁলোকক জিহুৱাৰ গৃহলৈ ঈশ্বৰৰ লোক জিগদলিয়াৰ পুত্ৰ হাননৰ পুত্ৰসকলৰ কোঠালীলৈ নিলোঁ। সেই কোঠালী চল্লুমৰ পুত্ৰ মাছেয়াৰ নামেৰে দুৱৰীৰ কোঠালীৰ ওপৰত প্ৰধান লোকসকলৰ কোঠালীৰ কাষত আছিল। তাৰ পাছত মই ৰেখব বংশৰ লোকসকলৰ সন্মুখত দাক্ষাৰসেৰে ভৰা কলহ আৰু বাতিৰ আগত ৰাখি তেওঁলোকক ক'লোঁ, তোমালোকে কিছু দাক্ষাৰস পান কৰা। কিন্তু তেওঁলোকে ক'লে, আমি একো দাক্ষাৰস পান নকৰোঁ, কিয়নো আমাৰ পূৰ্বপুৰুষ ৰেখবৰ পুত্ৰ জোনাদবে আমাক এই আজ্ঞা দিছিল, তোমালোকে আৰু তোমালোকৰ সন্তানসকলে কোনেও চিৰকাললৈকে দাক্ষাৰস পান নকৰিবা আৰু কোনো ঘৰ নাসাজিবা, গুটি নিসিঁচিবা, দাক্ষাবাৰী নাপাতিবা আৰু এইবোৰৰ একোৰো অধিকাৰ নহবা, কিয়নো তোমালোকে প্ৰৱাস কৰা দেশত বহু দিন থাকিবৰ কাৰণে তোমালোকৰ সকলো কালত তম্বুত বাস কৰিবা। আমি আমাৰ পত্নী ল'ৰা আৰু ছোৱালী সকলোৱে আমাৰ গোটেই জীৱনৰ কালত দাক্ষাৰস পান নকৰিবলৈ আৰু আমাৰ পূৰ্বপুৰুষ ৰেখবৰ পুত্ৰ জোনাদবে দিয়া সকলো আজ্ঞাবোৰ পালন কৰিছোঁ। আমি নিৰ্বাসৰ অৰ্থে ঘৰ কেতিয়াও নাসাজিম আৰু আমাৰ দাক্ষাবাৰী শস্যক্ষেত্ৰ আৰু কঠীয়াত আমাৰ কোনো অধিকাৰ নাই। কিন্তু আমি তম্বুত থাকি আমাৰ পূৰ্বপুৰুষ জোনাদবে দিয়া আজ্ঞা মানি সেই অনুসাৰে সকলো কাম কৰি আহিছোঁ। কিন্তু যেতিয়া বাবিলৰ ৰজা নবুখদনেচৰ এই দেশ আক্ৰমণ কৰিছিল, তেতিয়া আমি ক'লোঁ, আহা, আমি কলদিয়া আৰু অৰামিয়াসকলৰ সৈন্য সামন্তৰ পৰা আৰি জিৰুচালেমলৈ যাওঁ হওক। এইকাৰণে আমি জিৰুচালেমত বাস কৰিছোঁ। পাছত জিৰিমিয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল বোলে, বাহিনীসকলৰ জিহুৱাই ইজৰাইলৰ ঈশ্বৰে এই কথা কৈছে, তুমি গৈ জিহুদাৰ লোকসকলক আৰু জিৰুচালেম নিবাসীসকলক কোৱা, জিহুৱাই কৈছে, তোমালোকে মোৰ বাক্যলৈ কাণ দিবলৈ উপদেশ গ্ৰহণ নকৰিবানে? ৰেখবৰ পুত্ৰ জোনাদবে দাক্ষাৰস পান নকৰিবলৈ তেওঁৰ সন্তানসকলক যি বাক্যৰে আজ্ঞা কৰিছিল, তেওঁ সেই বাক্য আজিলৈকে সিদ্ধ আছে। তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আজ্ঞা মানে, কিন্তু মই অতি প্ৰভাতে উঠি তোমালোকক কৈ আছো, তথাপি তোমালোকে মোৰ বাক্য নামানা। মই মোৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, তোমালোকে এতিয়া নিজ নিজ কুপথৰ পৰা ঘূৰি নিজ নিজ আচাৰ ব্যৱহাৰ শুদ্ধ কৰা, আন আন দেৱতাবোৰক সেৱা পূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহবা। তাৰ পৰিৱৰ্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই। ৰেখবৰ পুত্ৰ জোনাদবৰ সন্তানসকলে তেওঁলোকক দিয়া তেওঁলোকৰ পূৰ্বপুৰুষৰ আজ্ঞা পালন কৰি আহিছে, কিন্তু এই জাতিৰ লোকসকলে মোৰ কথালৈ কাণ দিবলৈ অস্বীকাৰ কৰিছে। এইকাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, চোৱা, জিহুদা আৰু জিৰুচালেম নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমংগলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলোঁ, কিন্তু তেওঁলোকে উত্তৰ নিদিলে। জিৰিমিয়াই ৰেখবীয়া বংশক ক'লে, ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকে তোমালোকৰ পূৰ্বপুৰুষ যোনাদবৰ আজ্ঞালৈ মনোযোগ কৰি তেওঁ সকলো আদেশ পালন কৰিছা, আৰু তেওঁ তোমালোকক দিয়া আটাই আজ্ঞা অনুসাৰে কাৰ্য কৰিছা। এইকাৰণে বাহিনীসকলৰ জিহুৱা আৰু ইজৰাইলৰ ঈশ্বৰে এই কথা কৈছে, মোক সেৱা কৰিবৰ কাৰণে ৰেখবৰ পুত্ৰ যোনাদবৰ বংশৰ পৰা কেতিয়াও কোনো এজন লোকৰ অভাৱ নহ'ব।